আকাশবাণী গুৱাহাটী পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ। ৰাজ্যত অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰসমূহ আজি পৰীক্ষা কৰা হ'ব। মনোনয়ন দাখিলৰ অন্তিম দিনটোত কালি প্ৰাৰ্থীসকলে সমৰ্থকসহ শোভাযাত্ৰা কৰি জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰে। মুঠ 397খন জিলা পৰিষদৰ আসনৰ ভিতৰত বিজেপিয়ে 323খনত আৰু অগপই 74খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে। শিৱসাগৰ জিলাত বিজেপিয়ে শিৱসাগৰ বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদ, 27টা পঞ্চায়ত আৰু 270টা ৱাৰ্ডত নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব। ৰাইজৰ দল আৰু অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীয়েও মনোনয়ন পত্ৰ দাখিল কৰে। কাছাৰ জিলাতো বিভিন্ন বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্যসকলে মনোনয়ন পত্ৰ দাখিল কৰে। হোজাই জিলাত কালি লামডিং সমষ্টিৰ অন্তৰ্গত 18খন গাঁও পঞ্চায়তৰ প্ৰাৰ্থীয়ে লামডিং সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু লামডিং উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। কামৰূপ জিলাত 139টা আঞ্চলিক পঞ্চায়ত আৰু 1589টা আঞ্চলিক পৰিষদৰ সদস্যৰ বাবে মনোনয়ন পত্ৰ খণ্ড উন্নয়ন কাৰ্যালয় আৰু চক্ৰ বিষয়াৰ কাৰ্যালয়ে দাখিল কৰে। জিলাখনত বিজেপি, অগপ আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতিৰ প্ৰাৰ্থীসকলে আসন বুজাবুজিৰে মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছ দলে জিলা পৰিষদত নিজৰ প্ৰাৰ্থী মনোনীত কৰিছে যদিও ভালেসংখ্যক পদত প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ পৰা বিৰত আছে। শ্ৰীভূমি জিলাৰ পাথাৰকান্দি বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদৰ আসনৰ বাবে বিজেপিৰ মনোনীত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছৰো 4গৰাকী জিলা পৰিষদৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। ৰাজ্যৰ অন্যান্য অংশৰ লগতে তিনিচুকীয়া জিলাৰ 7খন আঞ্চলিক পঞ্চায়ত, 22খন জিলা পৰিষদ, 86খন গাঁও পঞ্চায়ত আৰু 860টা ৱাৰ্ডৰ বাবে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া সম্পন্ন হয়। মৰিগাঁও জিলা পৰিষদৰ সমষ্টিসমূহৰ বাবে মুঠ 37খন মনোনয়ন পত্ৰ গ্ৰহণ কৰা হয়। ইয়াৰে মৰিগাঁও বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদৰ বাবে 9খন, জাগীৰোড বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদৰ বাবে 8খন আৰু লাহৰীঘাট বিধানসভা সমষ্টিৰ 4খন জিলা পৰিষদৰ বাবে 17খন মনোনয়ন পত্ৰ দাখিল কৰা হয়। বজালি জিলাতো কালি অন্তিম দিনা অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীসকলে বজালি খণ্ড উন্নয়ন বিষয়া আৰু বজালি জিলা পৰিষদৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে। জিলাখনৰ 5খন জিলা পৰিষদ আৰু 27খন আঞ্চলিক পঞ্চায়তৰ বাবে বিজেপি, অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে। দক্ষিণ শালমাৰা মানকাছৰত 4খন জিলা পৰিষদৰ 35খন আঞ্চলিক পঞ্চায়ত আৰু 350খন গাঁও পঞ্চায়তৰ বাবে প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। বিৰোধী দলসমূহে প্ৰাৰ্থী নিদিয়াৰ বাবে নিৰ্বাচনৰ পূৰ্বে 4 জিলা পৰিষদত বিজেপিৰ জয় নিশ্চিত হৈছে। দৰং জিলাত ৰঙামাটি জিলা পৰিষদ আসনত বিজেপিৰ বিতুপন ডেকা আৰু হাজৰিকাপাৰা কুৰুৱা জিলা পৰিষদ আসনত বিজেপিৰ পৰিস্মিতা নাথ বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰা হয়। বঙাইগাঁৱৰ ঢালিগাঁও জিলা পৰিষদৰ ৰাভা হাছঙৰ দ্বাৰকাত, বৰপেটাৰ হাউলিত আৰু হোজাইৰ কাকি জিলা পৰিষদতো বিজেপিৰ প্ৰাৰ্থীৰ জয় প্ৰায় নিশ্চিত হৈছে। ইপিনে নিৰ্বাচন নিয়াৰিকৈ অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসন আৰু নিৰ্বাচন আয়োগে প্ৰস্তুতি অব্যাহত ৰখাৰ লগতে বিভিন্ন ৰাজনৈতিক দলসমূহৰ মাজতো নিৰ্বাচনী তৎপৰতা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰে পঞ্চায়ত নিৰ্বাচনৰ বাবে অহা 2 আৰু 7 মে'ত স্থানীয় বন্ধৰ দিন ঘোষণা কৰিছে। এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি 2 মে'ত ৰাজ্যখনৰ 14খন জিলা আৰু 7 মে'ত 13খন জিলাত স্থানীয় বন্ধ থাকিব। প্ৰথম পৰ্যায়ত অৰ্থাৎ 2 মে'ত নিৰ্বাচন হ'বলগীয়া জিলাকেইখন হৈছে তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি। সেইদৰে দ্বিতীয় পৰ্যায়ত অহা 7 মে'ত নিৰ্বাচন হ'বলগীয়া জিলাকেইখন হৈছে ধুবুৰী, দক্ষিণ হালমাৰা, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালী, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, মৰিগাঁও, নগাঁও আৰু দৰং জিলা। ডিব্ৰুগড়ৰ হনুমান বক্স সুৰজমল কানৈ মহাবিদ্যালয়ত কালি অসম সাহিত্য সভাৰ অধীনৰ শতদল শাখা মুকলি কৰা হয়। অনুষ্ঠানত ভাগ লৈ মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ শশীকান্ত শইকীয়াই ভৱিষ্যৎ প্ৰজন্মই অসমীয়া ভাষা সাহিত্যৰ চৰ্চাৰ জৰিয়তে বিশ্বৰ প্ৰেক্ষাপটত তুলি ধৰিব বুলি আশা প্ৰকাশ কৰে। অনুষ্ঠানত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সভাপতি আৰু সম্পাদকে শতদল শাখা মুকলি কৰাৰ দিহা পৰামৰ্শ আগবঢ়ায়। অসম আৰক্ষীৰ বিশেষ কাৰ্যবাহিনীৰ এটা দলে বন্যপ্ৰাণী সৰবৰাহৰ বিৰুদ্ধে চলোৱা এটা অভিযানত কালি ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা কেকু সাপ হিচাপে পৰিচিত 11টা বিৰল প্ৰজাতিৰ টৌকাই গেকু জব্দ কৰে। এই বিৰল প্ৰজাতিৰ সৰীসৃপকেইটা বিক্ৰীৰ চেষ্টা চলোৱাৰ অভিযোগত আৰক্ষীয়ে 3জন লোকক আটক কৰিছে। লোককেইজনে ত্ৰিপুৰাৰ এজন গ্ৰাহকক সৰীসৃপকেইটা বিক্ৰীৰ যো জা কৰাৰ সময়তে আৰক্ষীয়ে তেওঁলোকক আটক কৰে। কেকু সাপ বা টৌকাই গেকু ভাৰতৰ বন্যপ্ৰাণী সুৰক্ষা আইন 1972ৰ অধীনত সংৰক্ষিত প্ৰজাতি হিচাপে চিনাক্ত কৰা হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।